যিচয়া ৩৬ অধ্যায়। অসুৰীয়াসকলৰ পৰা ইজৰাইলে ৰক্ষা পোৱা। ৰজা হিজকিয়াৰ ৰাজত্বৰ চতুৰ্দশ বছৰত অসুৰৰ ৰজা সনহেৰিবে গড়েৰে আবিদ যিহুদাৰ সকলো নগৰবোৰ আক্ৰমণ কৰে আৰু সেইবোৰ অধিকাৰ কৰে। তাৰ পাছত ৰজা অসুৰীয়াই লাখিছৰ পৰা ৰবচাকিক বহুতো সৈন্য সামন্তই সৈতে জিৰচালেমলৈ ৰজা হিজকিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰী নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ'ল। তাতে হিলকিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক চেবনা আৰু ইতিহাস লিখক আছফৰ পুত্ৰক যোৱাহে তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই গ'ল। ৰবচাকীয়ে তেওঁলোকক ক'লে, হিজকিয়াক কোৱা যে মহাৰাজ অসুৰীয়াই এই কথা কৈছে, তোমাৰ আত্মবিশ্বাসৰ উৎস কি? তুমি কেৱল মূল্যহীন কথা কোৱা। তুমি কোৱা যে যুদ্ধৰ কাৰণে পৰামৰ্শ আৰু শক্তি আছে। এতিয়া তুমি কাৰ ওপৰত নিৰ্ভয় কৰা? মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনে তোমাক হাক দিলে? চোৱা, তুমি সেই থেতেলা খোৱা মিছৰৰ নল খাগৰিত ভাৰসা কৰিছা, কিন্তু মানুহে যদি তাত ভৰ দিয়ে সেয়ে তেওঁৰ হাতত লাগি ধৰিব আৰু ই বিন্ধিব। মিছৰৰ ৰজা ফৰুণৰ ওপৰত যিসকলে ভাৰসা কৰে তেওঁলোকৰ সেইদৰেই হ'ব। কিন্তু যদি তোমালোকে মোক কোৱা, আমি আমাৰ ঈশ্বৰ যিহুৱাত ভাৰসা কৰিছোঁ, তেনেহ'লে যিজনে যিহুৱাৰ পবিত্ৰ মন্দিৰ আৰু যজ্ঞ বেদীবোৰ গুচাই দিলে আৰু যিহুদা আৰু জিৰচালেমৰ লোকসকলক ক'লে, জিৰচালেমৰ যজ্ঞ বেদীৰ সন্মুখত নিশ্চয়কৈ সেৱা কৰিব লাগিব, তেওঁ সেই হিজকিয়াই নহয়নে? সেইকাৰণে মই এতিয়া মোৰ প্ৰভু ৰজা অসুৰীয়াৰ পৰা অহা এটা ভাল প্ৰতিশ্ৰুতিত তোমাক বান্ধিব বিচাৰিছোঁ। যদি তুমি ঘোঁৰাত উঠিব পৰা 2,000 মানুহ দিব পাৰা, তেনেহ'লে মই তোমাক 2,000 ঘোঁৰা দিম। তুমি মোৰ প্ৰভুৰ দাসসকলৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনক কেনেকৈ প্ৰতিহত কৰিবা? তুমি ৰথ আৰু অশ্বাৰোহীৰ কাৰণে মিছৰত ভাৰসা কৰিছা। মই জানো যিহুৱাৰ অবিহনে ইয়ালৈ আহি এই দেশৰ বিৰুদ্ধে যুদ্ধ কৰি ধ্বংস কৰিম। যিহুৱাই মোক ক'লে, এই দেশ আক্ৰমণ কৰা আৰু ধ্বংস কৰা। তেতিয়া ইলিয়াকিম, চেবনা আৰু যোৱাহে ৰবচাকিক ক'লে, অনুগ্ৰহ কৰি আপোনাৰ দাসসকলক অৰামীয়া ভাষাত কথা কওক, কাৰণ আমি অৰামীয়া বুজি পাওঁ, কিন্তু গড় ওপৰত থকা লোকসকলে শুনাকৈ ইব্ৰী ভাষাৰে আমাক কথা নক'ব। কিন্তু ৰবচাকিয়ে ক'লে, মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এইবোৰ কথা ক'বলৈ পঠাইছে। যিসকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ আৰু নিজৰ প্ৰস্ৰাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই। তাৰ পাছত ৰবচাকিয়ে থিয় হৈ ইব্ৰী ভাষাৰে ডাঙৰ মাতেৰে চিঞৰি ক'লে, তোমালোকে মহান ৰজা অসুৰীয়া কথা শুনা। ৰজাই এইদৰে কৈছে, হিজকিয়াক তোমালোকক প্ৰতাৰণা কৰিবলৈ নিদিবা, কাৰণ তেওঁ তোমালোকক ৰক্ষা কৰিবৰ পৰা সমৰ্থ নাই। যিহুৱাই আমাক অৱশ্যে উদ্ধাৰ কৰিব। ৰজা অসুৰীয়াৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিয়ে। এইবুলি কৈ হিজকিয়াই তোমালোকক যিহুৱাত ভাৰসা নকৰাওক। তোমালোকে হিজকিয়াৰ কথা নুশুনিবা, কাৰণ অসুৰীয়া ৰজাই এইদৰে কৈছে, তোমালোকে মোৰ সৈতে সন্ধি কৰা আৰু মোৰ ওচৰলৈ ওলাই আহা। তেতিয়া তোমালোকৰ প্ৰত্যেকজনে নিজৰ দ্ৰাক্ষাগুটি, নিজৰ ডিমৰু গছৰ গুটি আৰু নিজৰ নাদৰ পানী খাবা। যেতিয়ালৈকে মই আহি তোমালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্ৰাক্ষাৰস থকা দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰী থকা দেশলৈ তোমালোকক লৈ নাযাওঁ, তেতিয়ালৈকে তোমালোকে এইদৰে কৰিবা। যিহুৱাই আমাক উদ্ধাৰ কৰিব বুলি হিজকিয়াই তোমালোকক নুভুলাওক। লোকসকলৰ কোনো এজন দেৱতাই জানো ৰজা অসুৰিয়াৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল। সমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক'ত? সববৰিয়মৰ দেৱতাবোৰ ক'ত? তেওঁলোকে জানো মোৰ শক্তিৰ পৰা সমৰীয়াক উদ্ধাৰ কৰিছিল। সেই দেশবোৰ দেৱতাবোৰৰ মাজত এনে কোনো দেৱতা আছেনে যি মোৰ শক্তিৰ পৰা তেওঁ দেশ উদ্ধাৰ কৰিছিল? যিহুৱাই মোৰ শক্তিৰ পৰা জেৰুচালেম যেন উদ্ধাৰ কৰিব পাৰিব। কিন্তু লোকসকল মনে মনে থাকিল আৰু উত্তৰ নিদিলে, কাৰণ ৰজাৰ আজ্ঞা আছিল তেওঁক উত্তৰ নিদিবা। তাৰ পাছত হিজকিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰি ইলিয়াকিম, ৰাজলিখক ছেবনা আৰু ইতিহাস লিখক আছফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিলকিয়াৰ ওচৰলৈ আহি ৰবচাকীৰ কথা জনালে।